एया आकाक पनी बातरी होइते मय अरूप कुमार शर्मा आरो मोर होइते आसे पवन कुमार बरा एतिया प्रधान बातरी हम होल राष्ट्रपति श्रीमती द्रौपदी मुर्मूए संसद उभय सदन द्वितीय बैठक उद्देश्य दिया भाषण आज संसद बजेट अधिवेशन आरम्भ हम ভাৰতে শীঘ্ৰে বহনসাধ্য দৰত দেশতে নিৰ্মিত কৃত্ৰিম বুদ্ধিমত্তা মডেল প্ৰৱৰ্তন কৰিব। উত্তৰ প্ৰদেশ চৰকাৰে মহাকুম্ভ মেলাত হোৱা হেঁচা ঠেলাৰ ঘটনাৰ কাৰণ চালি জাৰি চোৱাৰ বাবে গঠন কৰা ন্যায়িক আয়োগে আজি প্ৰয়াগৰাজৰ সংগম ঘাট পৰিদৰ্শন কৰিব। হামাছে ইজৰাইলৰ সৈতে হোৱা যুদ্ধবিৰতি চুক্তিৰ অংশ হিচাপে কালি আৰু 8 পণবন্দীক মুকলি কৰি দিয়ে আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5 টি20 ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি পুনেত খেলোৱা হ'ব। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক উদ্দেশ্যি দিয়া ভাষণেৰে আজি সংসদৰ বাজেট অধিৱেশন আৰম্ভ হ'ব। ৰাষ্ট্ৰপতিৰ অভিভাষণৰ পাছতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সদনত অৰ্থনৈতিক সমীক্ষা দাখিল কৰিব। বিত্তমন্ত্ৰী সীতাৰমণে কাইলৈ সংসদত 2025-26 বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিব। সোমবাৰে ৰাজ্যসভা আৰু লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা হ'ব। বাজেট অধিৱেশনৰ সময়ছোৱাত বিত্ত বিধেয়ক 2025, ৱাকফ সংশোধনী বিধেয়ক 2024, ইমিগ্ৰেচন আৰু বিদেশী বিধেয়ক 2025, বেংকিং আইন সংশোধনী বিধেয়ক 2024 আৰু ৰেলৱে সংশোধনী বিধেয়ক 2024 আলোচনা আৰু গ্ৰহণৰ বাবে উত্থাপন কৰা হ'ব। 13 ফেব্ৰুৱাৰীত 2 পৰ্যায়ত হ'বলগীয়া এইবাৰৰ বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায়ৰ সামৰণি পৰিব। অধিৱেশনৰ দ্বিতীয় পৰ্যায় 10 মাৰ্চৰ পৰা 4 এপ্ৰিললৈ চলিব। ভাৰতে শীঘ্ৰে বহনসাধ্য দৰত দেশতে নিৰ্মিত কৃত্ৰিম বুদ্ধিমত্তা মডেল প্ৰৱৰ্তন কৰিব। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা ঘোষণা কৰে। শ্ৰীবৈষ্ণৱে কয় যে বিশ্বত এই ধৰণৰ মডেলৰ প্ৰতি ঘণ্টাৰ ব্যৱহাৰৰ বাবদ $2 খৰচ হয়। ইয়াৰ বিপৰীতে কৃত্ৰিম বুদ্ধিমত্তাৰ ভাৰতীয় মডেলৰ ক্ষেত্ৰত 1 ঘণ্টাৰ ব্যৱহাৰৰ বাবে 40% ৰাজসাহায্যৰ পাছত প্ৰায় 100 খৰচ হয়। আকৰ্ষণীয় 6 মহীয়া আৰু বাৰ্ষিক প্লেনৰ ফলত এই খৰচ আৰু কম হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কৃষি, শিক্ষাৰ অক্ষমতা আৰু জলবায়ু পৰিৱৰ্তনৰ সৈতে জড়িত অথৰতা, নাগৰিক কেন্দ্ৰিক এপ্লিকেচন এই কৃত্ৰিম বুদ্ধিমত্তা মডেলৰ অংশ হ'ব। শ্ৰীবৈষ্ণৱে কয় যে ভাৰতীয় কৃত্ৰিম বুদ্ধিমত্তা মডেল এটা সময়োচিত পদক্ষেপ, কিয়নো ভাৰত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সদায় বিশ্বাসযোগ্য দেশ হিচাপে পৰিগণিত হৈ আহিছে। এই পদক্ষেপে অনাগত সময়ত নৈতিক কৃত্ৰিম বুদ্ধিমত্তা সমাধান সূত্ৰৰ ক্ষেত্ৰত অধিক বিশ্বাসযোগ্য কাৰিকৰী কেন্দ্ৰৰূপে উত্থান লাভ কৰাত ভাৰতক সহায় কৰিব বুলি শ্ৰীবৈষ্ণৱে উল্লেখ কৰে। ডিপছিক লৈ সৃষ্টি হোৱা গোপনীয়তা ৰক্ষাৰ উদ্দেশ সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীবৈষ্ণৱে কয় যে সুৰক্ষাজনিত পৰীক্ষাৰ পাছতে ইয়াক ভাৰতীয় ছাৰ্ভাৰত সংযুক্ত কৰা হ'ব যাতে ব্যৱহাৰকাৰী আৰু ছফটৱেৰ নিৰ্মাতাসকল ইয়াৰ চৰ্চ কোডৰ পৰা উপকৃত হ'ব পাৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৰ্থনৈতিক চিন্তাধাৰা সৰ্বাত্মক। শ্ৰীবৈষ্ণৱে কয় যে প্ৰধানমন্ত্ৰীয়ে আধুনিক প্ৰযুক্তিসকলৰ বাবে সুলভ কৰি তোলাত বিশ্বাস কৰে যাতে সমাজৰ একেবাৰে নিম্নস্তৰৰ লোকসকলৰ অৰ্থনৈতিক সবলীকৰণ সুনিশ্চিত কৰিব পৰা যায়। উত্তৰ প্ৰদেশ চৰকাৰে মহাকুম্ভ মেলাত হোৱা হেঁচা ঠেলাৰ ঘটনাৰ কাৰণ চালি জাৰি চোৱাৰ বাবে গঠন কৰা ন্যায়িক আয়োগে আজি প্ৰয়াগৰাজৰ সংগম ঘাট পৰিদৰ্শন কৰিব। আয়োগে হেঁচা ঠেলাৰ ঘটনাৰ কাৰণ আৰু পৰিস্থিতিৰ তদন্ত কৰিব আৰু এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। তেওঁলোকে ভৱিষ্যতে এনেধৰণৰ ঘটনা ৰোধ কৰাৰ বাবে ল'বলগীয়া ব্যৱস্থা সম্পৰ্কে পৰামৰ্শ আগবঢ়াব। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ হৰ্ষ কুমাৰে এই 3-জনীয়া আয়োগৰ নেতৃত্ব বহন কৰিছে। ইপিনে উত্তৰ প্ৰদেশৰ মুখ্য সচিব মনোজ কুমাৰ সিং আৰু আৰক্ষী সঞ্চালক প্ৰধান প্ৰশান্ত কুমাৰে কালি মহাকুম্ভৰ সংগম ঘাট পৰিদৰ্শন কৰে আৰু হেঁচা ঠেলাৰ ঘটনাৰ স্থান নিৰীক্ষণ কৰে। তেওঁলোকে প্ৰশাসনক সক্ৰিয় হৈ থাকিবলৈ আৰু উন্নত দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ আহ্বান জনায় যাতে আসন্ন অমৃত স্নান সুচাৰুৰূপে সম্পন্ন কৰিব পৰা যায়। তেওঁলোকে লগতে অধিক লোকৰ সমাগম হোৱা ঠাইসমূহত অধিক বিষয় নিয়োগ কৰাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে কুম্ভমেলাত মৌনি অমাৱস্যাৰ অমৃত স্নানৰ সময়ত বুধবাৰে হোৱা হেঁচা ঠেলাৰ ঘটনাত পদপিষ্ট হৈ 30 লোকে প্ৰাণ হেৰুৱাইছিল। প্ৰয়াগৰাজৰ জিলাধিপতি ৰবীন্দ্ৰ কুমাৰ মন্দাৰে যাত্ৰাপথ সলনি কৰাৰ বাবে বাহনৰ প্ৰৱেশত প্ৰতিবন্ধকতা আৰোপ কৰা বুলি একাংশ সংবাদ মাধ্যমত ওলোৱা বাতৰি খণ্ডন কৰিছে। সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰিত এটা পষ্টত 4 ফেব্ৰুৱাৰী পৰ্যন্ত প্ৰয়াগৰাজত বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে বুলি দাবী কৰা হৈছিল। ইয়াৰ পাছতে জিলাধিপতি শ্ৰীমন্দাৰে এটা ভিডিঅ' বাৰ্তাযোগে আজি, কাইলৈ আৰু 4 ফেব্ৰুৱাৰীত যাত্ৰাপথ সলনি কৰা নহয় বুলি স্পষ্ট কৰি দিয়ে। তেওঁ লগতে বসন্ত পঞ্চমী উপলক্ষে হ'বলগীয়া অমৃত স্নানৰ বাবে 2 আৰু 3 ফেব্ৰুৱাৰীত প্ৰয়াগৰাজত বাহনৰ প্ৰৱেশ নিষিদ্ধ থাকিব বুলি জানিবলৈ দিয়ে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বাতৰি পৰৱৰ্তী অংশ শুনক পৱনৰ পৰা।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাকাশ ক্ষেত্ৰত ভাৰতৰ শক্তিত বিশ্বাস ৰাখিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। শ্ৰীমোদীয়ে কালি সামাজিক মাধ্যমযোগে বিগত 10 বছৰত দেশৰ মহাকাশ যাত্ৰাৰ বিষয়ে উল্লেখ কৰি এইদৰে আহ্বান জনায়। তেওঁ কয় যে ভাৰতে 2014 চনৰ পৰা মুঠ 457টা কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰিছে। এই সময়ছোৱাত দেশে 398টা বিদেশী কৃত্ৰিম উপগ্ৰহো উৎক্ষেপণ কৰা বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ বিশ্ব গ্ৰন্থমেলা আৰম্ভ হ'ব। এই বছৰৰ বিশ্ব গ্ৰন্থমেলাৰ মুঠ মূল বিষয় হৈছে আমি ভাৰতৰ জনসাধাৰণ। দেশৰ স্বাধীনতাৰ 75 বছৰ সম্পূৰ্ণ হোৱাৰ সৈতে সংগতি ৰাখি এই বিষয়টো গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 9 দিনীয়াকৈ আয়োজিত এই গ্ৰন্থমেলা উদ্বোধন কৰিব। নেশ্যনেল বুক ট্ৰাষ্টৰ সঞ্চালক যুৱৰাজ মালিকে আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা কথা বতৰাত কয় যে এইবাৰৰ বিশ্ব গ্ৰন্থমেলাত ৰাছিয়াই মুখ্য দেশ হিচাপে ভাগ ল'ব। ফ্ৰান্স, আৰ্জেণ্টিনা, স্পেইন, কলম্বিয়া, আবুধাবি আৰু কাটাৰকে ধৰি 50খন দেশে এই গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিব। গ্ৰন্থমেলাত 2000ৰো অধিক প্ৰকাশক আৰু প্ৰায় 1000 বক্তাই ভাগ ল'ব। হামাছে ইজৰাইলৰ সৈতে হোৱা যুদ্ধবিৰতি চুক্তিৰ অংশ হিচাপে 3জন ইজৰাইলী আৰু থাইলেণ্ডৰ 5জন নাগৰিকসহ মুঠ 8জন পণবন্দীক কালি মুকলি কৰি দিয়ে। ইজৰাইল আৰু পেলেষ্টাইন গোটসমূহৰ মাজত হোৱা যুদ্ধবিৰতি চুক্তিৰ অধীনত পণবন্দী আৰু কাৰাবন্দী বিনিময়ত তৃতীয় পৰ্যায়ৰ অংশ হিচাপে এই পণবন্দী কেইজনক মুকলি কৰি দিয়া হয়। ইপিনে দক্ষিণ গাজাত পণবন্দী হস্তান্তৰ প্ৰক্ৰিয়াত সৃষ্টি হোৱা অৰাজকতাৰ বাবে হোৱা বিলম্বৰ পাছত ইজৰাইলৰ কৰ্তৃপক্ষই কালি 110জন পেলেষ্টাইনী কয়দীক মুকলি কৰি দিয়ে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনৰ আকাশত আমেৰিকান সেনাবাহিনীৰ ব্লেক হক হেলিকপ্টাৰ আৰু এখন যাত্ৰীবাহী বিমানৰ মাজত সংঘটিত হোৱা দুৰ্ঘটনাত আটাইকেইজন লোকৰে মৃত্যু হোৱা বুলি ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে নিশ্চিতি প্ৰদান কৰিছে। উল্লেখযোগ্য যে দেশখনৰ ৰোনাল্ড ৰেমন বিমান বন্দৰৰ সমীপত সংঘটিত হোৱা দুৰ্ঘটনাটোত সেনাবাহিনীৰ হেলিকপ্টাৰখনত 3জনকৈ সেনা থকাৰ লগতে যাত্ৰীবাহী বিমানখনত 64গৰাকী যাত্ৰী আছিল। কালি নিশা হোৱাইট হাউছত এখন সংবাদমেলত সম্বোধন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে এই দুৰ্ঘটনাৰ বাবে সমগ্ৰ আমেৰিকা শোকাহত বুলি কোৱাৰ লগতে ঘটনাৰ তদন্ত অব্যাহত আছে বুলিও জানিবলৈ দিয়ে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ চতুৰ্থ খেল আজি পুনেত খেলোৱা হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰতে খেলখনত জয়লাভ কৰি শৃংখলাত অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰাৰ চেষ্টা চলাব। আনহাতে ইংলেণ্ডে খেলখনত বিজয় সাব্যস্ত কৰি শৃংখলাত ক্ষমতা স্থাপনৰ চেষ্টা চলাব। ভাৰত সম্প্ৰতি শৃংখলাটোত 2-1 ফলাফলত আগবাঢ়ি আছে। ইংলেণ্ডে মঙলবাৰে ৰাজকোটত অনুষ্ঠিত তৃতীয়খন খেলত ভাৰতক 26 ৰাণত পৰাস্ত কৰিছিল। ভাৰত আজি মালয়েছিয়াৰ কুৱালালামপুৰত হ'বলগীয়া মহিলাৰ 19 বছৰ অনূৰ্ধ টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দুপৰীয়া 12 বজাত আৰম্ভ হ'ব। নিকি প্ৰসাদ নেতৃত্বাধীন ভাৰতীয় দলটোৱে এইবাৰৰ প্ৰতিযোগিতাত বেটে বলে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। ইয়াৰ বিপৰীতে ইংলেণ্ড দলটো ছুপাৰ ছিক্স পৰ্যায়ত 2খন খেলত জয়ী হৈছে আৰু 2খনত পৰাজিত হৈছে। ইয়াৰ পূৰ্বে একেটা স্থানত দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজৰ 1খন ছেমিফাইনেল খেলোৱা হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি পুৱা 8 বজাত আৰম্ভ হ'ব। ফাইনেল খেলখন দেওবাৰে অনুষ্ঠিত হ'ব। উত্তৰাখণ্ডত চলি থকা 48 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ ভাৰত্তোলন প্ৰতিযোগিতাসমূহ কালিৰে পৰা আৰম্ভ হৈছে। পুৰুষৰ 55 কিলোগ্ৰাম ওজন শাখাত ছত্তীশগড়ৰ বিজয় কুমাৰে সোণৰ পদক লাভ কৰাৰ লগতে মহাৰাষ্ট্ৰৰ মুকুন্দ সন্তোষ আৰু গাঁৱত আকাশ শ্ৰীনিবাসে ৰূপৰ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক উদ্দেশ্যি দিয়া ভাষণেৰে আজি সংসদৰ বাজেট অধিৱেশন আৰম্ভ হ'ব। ভাৰতে শীঘ্ৰে বহনসাধ্য দৰত দেশত কৃত্ৰিম বুদ্ধিমত্তা মডেল প্ৰৱৰ্তন কৰিব। উত্তৰ প্ৰদেশ চৰকাৰে মহাকুম্ভ মেলাত হোৱা হেঁচা ঠেলাৰ ঘটনাৰ কাৰণ চালি জাৰি চোৱাৰ বাবে গঠন কৰা ন্যায়িক আয়োগে আজি প্ৰয়াগৰাজৰ সংগম ঘাট পৰিদৰ্শন কৰিব। হামাছে ইজৰাইলৰ সৈতে হোৱা যুদ্ধ বিৰতি চুক্তিৰ অংশ হিচাপে কালি আৰু 8জন পণবন্দীক মুকলি কৰি দিয়ে আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ চতুৰ্থ খেল আজি পুনেত খেলোৱা হ'ব। আৰু ইয়াৰ লগে লগে আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে। পৰৱৰ্তী বাতৰি পুৱা 7:55